প্ৰথম পিতৰ দুই অধ্যায় এতেকে সকলো মন্দ, প্ৰবঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা দূৰ কৰক। নতুনকৈ জন্ম হোৱা শিশুসকলৰ দৰে মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াস কৰক আৰু তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক। যদিহে আপোনালোকে প্ৰভু স্নেহশীল বুলি আশ্বাদান পালে তেওঁৰ ওচৰলৈ আহক, যিজন জীৱনময় শীল মানুহৰ দ্বাৰাই আগ্ৰাহ্য হ'ল কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমূলীয়া। আপোনালোকে নিজেও জীৱন্ত শীলৰ দৰে গঠা হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহৰ হ'বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে। কিয়নো ধৰ্মশাস্ত্ৰত এইদৰে লিখা আছে, চোৱা মই চিয়োনত মনোনীত আৰু বহুমূল্য চকুৰ এক প্ৰধান শিল স্থাপন কৰোঁ, যিজনে তেওঁত বিশ্বাস কৰে তেওঁ কোনোমতে লাজত নপৰিব। এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই এই শিল বহুমূল্য, কিন্তু অবিশ্বাস কৰাসকলৰ কাৰণে ঘৰ সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে সেয়ে চকুৰ প্ৰধান শিল হ'ল আৰু উজুতি খোৱা শিল আৰু বিঘিনিজনক শিল হ'ল। তেওঁলোক বিঘিনিজনক তেওঁলোকে বাক্য অমান্য কৰাত উজুতি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তিও হৈছিল। কিন্তু আপোনালোকে মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈ আছে, যাতে যিজনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰিত কৰিলে আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে। এইকাৰণে আগেয়ে আপোনালোক প্ৰজা নাছিল কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ'ল, দয়াৰ পাত্ৰ নাছিল কিন্তু এতিয়া দয়াৰ পাত্ৰ হ'ল। নানাবিধ আচ্ছা বাক্য। হে প্ৰিয়সকল, আপোনালোক বিদেশী আৰু প্ৰৱাসী, সেয়ে মই আপোনালোকক মিনতি কৰোঁ যে আমাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক। আপোনালোকক অনা ইহুদীসকলে যি বিষয়ত দুষ্কৰ্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপা দৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ ব্যৱহাৰ উত্তম হওক। আপোনালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰাই স্থাপিত সকলো ৰীতিৰ বহিভূত হওক, যেনেদৰে ৰজা সকলোৰে ওপৰ আৰু দেশাধিপতিসকলক দুষ্কৰ্মকাৰীসকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰীসকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি তেওঁলোকৰ বহিভূত হওক। আপোনালোকে সৎকৰ্ম কৰি যেন নিৰ্বোধ লোকসকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰে ঈশ্বৰৰ এই ইচ্ছা। আপোনালোকে স্বাধীন লোকৰ দৰে হয় কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাসসকলৰ দৰে জীৱন যাপন কৰক। সকলোকে সমাদৰ কৰক, ভয় মাত্ৰকে প্ৰেম কৰক, ঈশ্বৰলৈ ভয় ৰাখক, ৰজাক সমাদৰ কৰক। সেই দাসসকল, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বহিভূত হোৱা। কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱীসকলৰ নহয় কিন্তু কুটিল মনৰ লোকসকলৰো বহিভূত হোৱা, কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ শোষণ কৰে তেনেহ'লে সেয়ে প্ৰশংসনীয়, কাৰণ পাপ কৰি ভুকু খাই যদি শোষণ কৰা তেনেহ'লে তাত কি প্ৰশংসা আছে। কিন্তু সৎকৰ্ম কৰি দুখ ভোগ কৰি যদি শোষণ কৰা তেনেহ'লে সেয়ে ঈশ্বৰৰ আগত গ্ৰহণীয়, কাৰণ তাৰ দ্বাৰাই তোমালোক আমন্ত্ৰিত হ'লা, কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এইকাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখ ভোগ কৰি তোমালোকৰ কাৰণে এটি আৰ্হিত হৈ গ'ল। তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো চলনা পোৱা নগ'ল, তেওঁ নিন্দিত হ'লেও কাকো নিন্দা নকৰিল, দুখ পোৱা কালত দাবী ধমকি নিদিলে কিন্তু ন্যায়ৰূপে বিচাৰ কৰোতাজনৰ ওপৰত ভাৰ দিলে, তাতে আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকোঁ। আৰু এইকাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে, তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ'ল। আপোনালোকে সকলোৱে ভ্ৰান্ত মেৰৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল, কিন্তু এতিয়া আপোনালোকৰ আত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে।